এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে আপোচবিহীনভাৱে অভিযান চলাই যাব বুলি মুখ্যমন্ত্ৰীৰ মঙলদৈত ঘোষণা উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সম্পন্ন আজিৰে পৰা দক্ষিণ নাম্বৰ বনাঞ্চলত অভিযান চাহ শ্ৰমিকসকলক 10 ছেপ্টেম্বৰৰ পূৰ্বে দুৰ্গা পূজাৰ বোনাছ আদায় দিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত অহা 3 দিনত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা আৰু আকৰ্ষণীয় পৰ্যায়ত অ'ভেল ক্ৰিকেট টেষ্ট নমস্কাৰ। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে আপোচবিহীনভাৱে অভিযান চলাই যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি ওদালগুৰিত বিজয় সংকল্প সমাৱেশত অংশ লৈ উভতি অহাৰ পথত দৰং জিলা বিজেপিৰ মঙলদৈস্থিত কাৰ্যালয়ত এখন দলীয় সভাত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ 29 লাখ বিঘা ভূমি দখলকাৰীৰ কবলত আছে আৰু এই ভূমি দখলমুক্ত কৰাৰ বাবে চৰকাৰে অভিযান চলাই যাব। এই ক্ষেত্ৰত স্থানীয় ৰাইজক সজাগ হৈ থকাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
29 লাখ বিঘা ইমান মানুহ অসমীয়া মানুহৰ হাততো নাই, ইমান মাটি যিমান বেদখলকাৰীসকলে মাটি দখল কৰি ৰাখিছে। কৰোণা প্ৰভাৱ চলি থকাৰ মাজতে যোৱাকালি ওৰাঙত মাটি দখল কৰাৰ চেষ্টা চলিছে। এটা এটাকৈ লাহে লাহে আমি উচ্ছেদ কৰিব লাগিব, ক'ৰবাত আইনী বাধা থাকিব আইনী বাধা আঁতৰাব লাগিব আৰু এটা কষ্টকৰ কাম, কিন্তু আমি হাতত লৈছোঁ, লাহে লাহে আমি কৰি গৈ থাকিম। আৰু এখন আমাৰ তালিকা আছে যে কিখিনি আমি কাম সোনকালে কৰিব পাৰোঁ, যাক ইংৰাজীত লো হেঙিং ফ্ৰুটছ বুলি কয়। আৰু আমি প্ৰত্যেক মাহতে কোনোবা নহয় কোনোবা এটা জেগাত কৰি থাকোঁ। মোৰ এটাই অনুৰোধ থাকিব যে যিখিনি হ'ল হৈ নতুনকৈ কোনো স্থানত যাতে আমি এনেকুৱা ধৰণৰ দখল হ'ব নিদিওঁ।
ডঃ শৰ্মাই লগতে অহা 29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহে সম্বোধন কৰিবলগীয়া দলীয় পঞ্চায়ত প্ৰতিনিধিসকলৰ সভা আৰু 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলদৈত অংশ ল'বলগীয়া সভাৰ প্ৰস্তুতি সম্পৰ্কতো কালি আলোচনা কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ বিষয়ে সদৰি কৰে।
8 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মঙলদৈলৈ আহিব। মঙলদৈ মেডিকেল কলেজ, গুৱাহাটী ৰিং ৰোড আৰু নাৰেংগী কৰোৱাৰ মাজত নিৰ্মাণ হ'বলগীয়া ব্ৰহ্মপুত্ৰৰ দলংখনৰ আধাৰশিলা স্থাপন কৰিব। আমাৰ কামৰূপ জিলা, মহানগৰ আৰু দৰং জিলাৰ বাবে এই আটাইকেইটা আঁচনিয়ে যথেষ্ট অৰ্থনৈতিক বিকাশৰ সুবিধা কঢ়িয়াই লৈ আহিব।
গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান কালি সুকলমে সম্পন্ন হয়। প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত 4,000টা সাধাৰণ বাসগৃহ আৰু 400টা দুমহলীয়া অট্টালিকা উচ্ছেদ কৰা হয়। তদুপৰি এই অভিযানত বিভিন্ন অপৰাধত জড়িত থকাৰ অভিযোগত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় বুলি কালি প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সামৰণিত বন বিভাগ আৰু প্ৰশাসনে এখন সংবাদমেলত প্ৰকাশ কৰে। বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে কয় যে আজিৰে পৰা দক্ষিণ নাম্বৰ বনাঞ্চলৰ গেলাজান আৰু ৰজাপুখুৰীত উচ্ছেদ চলোৱা হ'ব। ইয়াৰ বাবে যোৱা নিশাই সেই স্থানলৈ এক্সকেভেটৰসহ বন বিভাগ, অসম আৰক্ষী আৰু চি আৰ পি এফৰ দল ৰাওনা হৈছে। আজি পুৱা 9:30 বজাৰ পৰা উচ্ছেদ চলোৱা হ'ব। তেওঁ কয় যে বন বিভাগে উচ্ছেদিত অঞ্চলটোত বন সংৰক্ষণ আৰু পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰক পৰিকল্পনা দাখিল কৰিছে। কালি 5ম দিনা অঞ্চলটোৰ বিদ্যাপুৰ, দলনিপথাৰ, মধুপুৰ আৰু খেৰবাৰী গাঁৱৰ দখলীকৃত ভূমি উচ্ছেদ কৰা হয়। শ্ৰীযাদৱে সংবাদমেলত প্ৰকাশ কৰা মতে মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেহেৰী বিলত অহা 8 আগষ্টত উচ্ছেদ অভিযান চলোৱা হ'ব। তেওঁ কয় যে অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় 205টা পৰিয়ালক অঞ্চলটো খালী কৰি দিয়াৰ বাবে জাৰি কৰা জাননীৰ ম্যাদ শুকুৰবাৰে উকলি যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা 6 আগষ্টৰ পৰা উচ্ছেদ অভিযানৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ'ব আৰু 8 আগষ্টৰ পুৱা উচ্ছেদ চলোৱা হ'ব বুলি তেওঁ কয়। ইপিনে বিশ্বনাথ জিলা প্ৰশাসনে জিলাখনৰ ননকে জাপৰিগুৰিৰ 307টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। এই লোকসকলে চৰকাৰী গোচৰণীয়া পথাৰৰ ভূমি দখল কৰি থকাৰ অভিযোগত 15 দিনৰ ভিতৰত তেওঁলোকক আঁতৰি যাবলৈ জাননী দিয়া হৈছে। বিশ্বনাথ জিলাৰ বিস্তীৰ্ণ অঞ্চল দখলকাৰীৰ কবলত আছে বুলি প্ৰশাসনৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। কেৱল বিশ্বনাথ ৰাজহ চক্ৰতে 44,000 বিঘা ভূমি দখল হৈ আছে বুলিও জানিব পৰা গৈছে। ৰাজ্য চৰকাৰে চাহ শ্ৰমিকক বোনাছ আদায় দিয়াক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। শ্ৰমিক কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জে বি একাই কালি প্ৰতিখন জিলাৰ আয়ুক্তলৈ জাৰি কৰা নিৰ্দেশনাত সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি 10 ছেপ্টেম্বৰৰ পূৰ্বে চাহ শ্ৰমিকক বোনাছ আদায় দিয়াটো সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি কিমান পৰিমাণৰ বা কি হাৰত বোনাছ আদায় দিয়া হ'ব এই সন্দৰ্ভত 31 আগষ্টৰ ভিতৰত ঘোষণাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। বিত্তীয় বৰ্ষৰ সমাপ্তিৰ 8 মাহৰ ভিতৰত শ্ৰমিকক আইনগত বোনাছ আদায় দিব লাগে আৰু ৰাজ্যত দুৰ্গা পূজাৰ আগতে বোনাছ আদায় দিয়াটো প্ৰচলিত পৰম্পৰা। এইবেলি ছেপ্টেম্বৰৰ শেষৰ পিনে দুৰ্গা পূজা আৰম্ভ হ'ব। এনে প্ৰেক্ষাপটত চাহ বাগিচা কৰ্তৃপক্ষক বাৰ্ষিক বেলেন্স শ্বীট আৰু আইন অনুসৰি বোনাছৰ পৰিমাণ চূড়ান্ত কৰিবলৈ আহান জনোৱা হৈছে। চাহ বাগিচা কৰ্তৃপক্ষই যাতে নীতি নিয়ম আৰু যাৱতীয় ব্যৱস্থা অনুসৰণ কৰে আৰু শ্ৰমিকসকলে সময়মতে চলিত বৰ্ষৰ বোনাছ লাভ কৰে তাৰ বাবে ব্যৱস্থা ল'বলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। অসমৰ নদীভিত্তিক বাণিজ্য আৰু বহনক্ষম পৰিবহণৰ দিশত ঐতিহাসিক পদক্ষেপ হিচাপে 57 নম্বৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে চিহ্নিত কপিলী নদীৰে কালি মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ গোবৰ্ধনৰ পৰা দক্ষিণ শালমাৰাৰ হাতিঙিমাৰীলৈ কালি এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পদক্ষেপক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ পৰিবহণৰ ক্ষেত্ৰত ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। স্বয়ংক্ৰিয়ভাৱে সামগ্ৰী বোজাই কৰিব পৰা ক্ষমতাৰে সুসজ্জিত এম ভি ভি গিৰি নামৰ মালবাহী জাহাজখনে কপিলী নদী আৰু ব্ৰহ্মপুত্ৰৰ 300 কিলোমিটাৰ দীঘলীয়া জলপথেৰে 300 মেট্ৰিক টন চিমেণ্ট কঢ়িয়াই আনে। এই উন্নয়নৰ জৰিয়তে অসমৰ 1168 কিলোমিটাৰতকৈ অধিক ৰাষ্ট্ৰীয় জলপথ কাৰ্যকৰী কৰা হৈছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। অসমৰ 4টা ৰাষ্ট্ৰীয় জলপথ ব্ৰহ্মপুত্ৰ, বৰাক, ধনশিৰি আৰু কপিলীত মালবাহী জাহাজৰ পৰিবহণ আৰম্ভ হোৱাৰ ফলত ৰাজ্যত সমৃদ্ধি আৰু সুযোগ সম্ভাৱনা বৃদ্ধি পাব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। কালিৰ পৰীক্ষামূলক যাত্ৰাই প্ৰায় 23খন ট্ৰাকে বহন কৰিব পৰা চিমেণ্ট কঢ়িয়াইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পথৰ পৰা জলপথলৈ মালবাহী পৰিবহণ স্থানান্তৰ কৰাৰ ফলত ভিৰ হ্ৰাস হোৱাৰ লগতে পৰিবহণ ব্যয়ো হ্ৰাস পাব। কপিলী নৈত মালবাহী জাহাজৰ চলাচল কাৰ্যকৰী হোৱাৰ ফলত ৰাজ্যত নতুন দিগন্তৰ সূচনা হোৱাৰ লগতে ব্যয়সন্মত আৰু পৰিৱেশৰ ফালৰ পৰা বহনক্ষম অন্তৰ্দেশীয় জলপথ পৰিবহণ ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি তেওঁ কয়। বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰৰ লগতে মুক্ত চিন্তাৰ চলচ্চিত্ৰৰো প্ৰয়োজন আছে। মুক্ত চিন্তাৰ চলচ্চিত্ৰই সমাজৰ প্ৰকৃত ছবি প্ৰতিফলিত কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত কালি ৰাজ্যখনৰ 3গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালক অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলন কৃষ্ণ মহন্তই এই বিষয়ে প্ৰকাশ কৰে।
ধৰি লওক মই চিনেমা এখন কৰিছোঁ, ঝুলনে এডিট কৰি দিলে বা হিমজ্যোতিয়ে এক্টিং কৰিল, এনেকুৱা ধৰণে আমি আড্ডাত আমি এটা কলাবৰেট হেৰি এটা সৃষ্টি কৰিব চেষ্টা কৰিছিলোঁ। ইজনে ইজনৰ সংমিশ্ৰণত আমি এটা ভাল কাম কৰিম, যেনেকৈ ঝুলনে কৰিলে মই সহায় কৰি দিলোঁ, সেইটো আমাৰ এটা গিভ এণ্ড টেক পলিচি আছিল আৰু ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকিঙত সেইটো সাধাৰণতে হয়। মই যিখন চিনেমা কৰিছোঁ এতিয়া কলাজ সমিতা হাজৰিকা বাইদেউৰ প্ৰযোজনাৰ, তাতো আমি যথেষ্টখিনি ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকিঙৰ আমি যিটো ধাৰণা সেইমতে কৰিছোঁ। ধৰক নাহিদ আহমেদে মোক কিছু কাম কৰি দিছে, দেৱজিৎ গায়নে কিছু কাম কৰি দিছে, ফৰব মহন্তই কিছু কাম কৰি দিছে, সেইটো প্ৰফেচনেলিজিম টকা পইচাৰ ক্ষেত্ৰত কৈছোঁ দেই, কামটো প্ৰফেচনেলি কৰা হয়, তাত পইচা পাতিৰ ক্ষেত্ৰতহে তাত প্ৰফেচনেলিটো কম হয়। এই ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকিঙৰ সেইকাৰণে যিটো গুৰুত্ব সৰু সৰু ৰিজনবিলাকত, পৃথিৱীৰ সকলো জেগাতে ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকিঙৰ ধাৰণাটো আছে আৰু তাৰ পৰা বহু ভাল ভাল চিনেমা ওলাই আহে। কিছু চিনেমা এনেকুৱা লাগিব য'ত অসমৰ পৰিচয়খিনি থাকে, গভীৰভাৱে থাকে,
সেইকাৰণে আপোনালোকৰ প্ৰয়োজন আছে।
হয়, এই দুইটা ধাৰণাৰ থাকিবই প্ৰয়োজন, মানে ইটো ইটোৰ শত্ৰু নহয়, ইটো ইটোৰ বন্ধু, মানে ইজনে সিজনক পৰিপূৰক তুলি ধৰিব লাগিব।
তো নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আহিছে, বিশেষকৈ নতুন ধাৰাৰ যিটো অ' টি টি প্লেটফৰ্মৰ যিখিনি কনচেপ্ট, তাত কিন্তু গুৰুত্ব দিয়া হয় ষ্টাৰডমক নহয়, এখন ভাল স্ক্ৰিপ্ট আৰু ভাল ভাল অভিনেতা, গতিকে এইটোৱে আচলতে ক'ৰবাত নহয় ক'ৰবাত সেই ইণ্ডিপেণ্ডেণ্ট কথাবোৰকে হয়তো
এই অনুষ্ঠানত তেওঁলোকে কয় যে মুকলি চিন্তাৰ চলচ্চিত্ৰৰ ক্ষেত্ৰত পৰিচালক তথা কলাকুশলীসকলে স্বাৱলম্বী আৰু স্বয়ং সম্পূৰ্ণভাৱে সকলো কাম সম্পন্ন কৰে। সম্প্ৰতি ৰাজ্য আৰু দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ চিন্তাৰ চলচ্চিত্ৰই গুৰুত্ব লাভ কৰিছে বুলিও তেওঁলোকে কয়। তেওঁলোকে লগতে এই ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত থকা বিত্তীয় আৰু অন্যান্য প্ৰত্যাহ্বানসমূহৰ বিষয়েও জানিবলৈ দিয়ে। অনুষ্ঠানটোত তেওঁলোকৰ সৈতে অন্তৰংগ আলাপত ভাগ লয় আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3 দিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত গুৱাহাটীত 7-11 চেণ্টিমিটাৰ বৰষুণ হোৱাৰ লগতে প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী চাই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু বৃষ্টিপাতৰ সময়ছোৱাত অযথা ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ কোৱা হৈছে। দ ঠাই আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক লগতে বতৰৰ আগলি বতৰা শুনি থাকিবলৈ আৰু বৰষুণৰ সময়ছোৱাত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শাৱলী অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে স্বাভাৱিক সতৰ্কতাৰ বাবে সময়ে সময়ে শেহতীয়া স্থিতিৰ বিষয়ে অৱগত কৰিব। ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰি ৰেড এলাৰ্ট জাৰি কৰিছে। ভূমিস্খলনৰ লগতে পাহাৰৰ পৰা নমা ঢলে অসম অৰুণাচলৰ সীমামূৰীয়া লখিমপুৰ আৰু ধেমাজি জিলাৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনাৰ আশংকালৈ লক্ষ্য ৰাখি দুয়োখন জিলাতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে কালি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে। দিছপুৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত তেওঁ লগতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে পি এম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, আৰ আই ডি এফকে ধৰি বিভিন্ন কৃষি আঁচনিৰ অধীনৰ কাম কাজৰ শেহতীয়া অগ্ৰগতি আৰু ৰূপায়ণৰ সবিশেষ পৰ্যালোচনা কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত অভেলত চলি থকা পঞ্চম তথা অন্তিমখন টেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। খেলখনৰ সম্পূৰ্ণ দুটা দিন বাকী থকা অৱস্থাত ইংলেণ্ডক জয়লাভৰ বাবে দ্বিতীয় ইনিংছত নটা উইকেটত আৰু 324 ৰাণৰ প্ৰয়োজন আছে। কালি খেলৰ তৃতীয় দিনাৰ অন্তিমটো বলত ইংলেণ্ডৰ অপেনাৰ জেক ক্ৰলিক মহম্মদ ছিৰাজে বোল্ড আউট কৰাৰ পাছত খেলখনত ভাৰতৰ প্ৰত্যাৱৰ্তনৰ সূচনা হৈছে। ইয়াৰ আগেয়ে কালি ভাৰতে দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালৰ 118, আকাশদ্বীপৰ 66, ৰবীন্দ্ৰ জাদেজাৰ 53, ৱাশ্বিংটন সুন্দৰৰ আক্ৰমণাত্মক 53 ৰাণৰ সহায়ত 396 ৰাণ সংগ্ৰহ কৰি ইংলেণ্ডৰ বিৰুদ্ধে 374 ৰাণত বিজয় লক্ষ্য নিৰ্ধাৰণ কৰে। চলিত শৃংখলাৰ প্ৰথমখন খেলত একে পৰিস্থিতিত ইংলেণ্ডে দ্বিতীয় ইনিংছত 371 ৰাণ সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰিছিল। খেলখনত আজি ভাৰতীয় বলাৰ বনাম ইংলেণ্ডৰ বেটছমেনৰ যুঁজখন আকৰ্ষণীয় হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া হওক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মৃত অৰ্থনীতিৰ দাবীক নৎসাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত বিশ্বৰ তৃতীয় অৰ্থনীতি হোৱাৰ দিশে দ্ৰুতগতিত ধাৱমান হোৱা বুলি প্ৰকাশ কৰিছে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সামৰণি পৰিছে। আলোকচিত্ৰসহ এই বাতৰি প্ৰকাশ কৰিছে দি আছাম ট্ৰিবিউন কাকতে। দেশৰ টায়াৰ উদ্যোগে অসম তথা উত্তৰ পূবৰ পৰা অতিৰিক্ত ৰবৰ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কেৰালাত প্ৰাকৃতিক ৰবৰৰ উৎপাদন আৰু গুণগত মান সামান্য হ্ৰাস পোৱাৰ পৰিৱৰ্তে উত্তৰ পূৰ্বাঞ্চলৰ ৰবৰৰ গুণগত মান বৃদ্ধি পোৱাত দেশৰ টায়াৰ উদ্যোগে উত্তৰ পূৰ্বাঞ্চলৰ দিশে দৃষ্টি নিবদ্ধ কৰিছে। এই ইতিবাচক বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। দেশৰ প্ৰতিজন নাগৰিকক দেশত তৈয়াৰ কৰা আৰু দেশীয় লোকৰ হাতেৰে তৈয়াৰী সামগ্ৰীহে ক্ৰয় কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহান জনাইছে। দৈনিক জনমভূমি কাকতে স্বদেশী জাগৰণৰ আহান প্ৰধানমন্ত্ৰীৰ শিৰোনামেৰে এই বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যত ঘৰুৱা হিংসাৰ ঘটনা বৃদ্ধি পাইছে। সৰ্বাধিক ঘৰুৱা হিংসাৰ ঘটনা স্বামী স্ত্ৰী আৰু আত্মীয়ৰ মাজত সংঘটিত হোৱা বুলি এটা সমীক্ষাত প্ৰকাশ পাইছে। এই উদ্বেগজনক বাতৰি আমাৰ অসম কাকতত প্ৰকাশ হৈছে। 10 ছেপ্টেম্বৰৰ পূৰ্বে চাহ শ্ৰমিকক পূজাৰ বোনাছ আদায় দিবলৈ ৰাজ্য চৰকাৰে বাগিচা কৰ্তৃপক্ষলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। ৰাজ্যত বাল্যবিবাহ আৰু অপৰাধজনিত ঘটনাৰ সংখ্যা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰে দ্য ছেণ্টিনেল কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে 2021 চনৰ ডিমা হাছাৱৰ বৰ হাফলঙত মুকলি কৰা অনাথ আৰু পৰিত্যক্ত শিশুৰ বাবে নিৰ্মিত বিশেষ শিশু গৃহটো ডিমা হাছাৱৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোচাই ব্যয়বহুল ব্যক্তিগত হোটেলৰূপে যোৱা 27 জুলাইত মুকলি কৰে। এই বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত ঠাই দিছে। অসমত নদীভিত্তিক বাণিজ্য আৰু বহনক্ষম পৰিবহণ ব্যৱস্থা পুনৰুজ্জীৱিত কৰি ৰাষ্ট্ৰীয় জলপথেৰে মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰা সফলতাৰে সম্পন্ন হয়। অসমীয়া খবৰ কাকতৰ লগতে আটাইবোৰ কাকতে এই বাতৰি প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই একজননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে আপোচবিহীনভাৱে অভিযান চলাই যাব বুলি মুখ্যমন্ত্ৰী মঙলদৈত ঘোষণা। উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সম্পন্ন। আজিৰে পৰা দক্ষিণ নাম্বৰ বনাঞ্চলত অভিযান। চাহ শ্ৰমিকসকলক 10 ছেপ্টেম্বৰৰ পূৰ্বে দুৰ্গা পূজাৰ বোনাছ আদায় দিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত অহা 3 দিনত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা। আৰু আকৰ্ষণীয় পৰ্যায়ত অভেল ক্ৰিকেট টেষ্ট। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব। Thank you.